সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হওঁ। সঁচা পিছে
আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব, আজিৰ অসমীয়াই নিজক নিচিনিলে অসমৰ হাতলে যাব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব, জাতি উপজাতি রহনিয়া কৃষ্টি আকুয়ালি লই হইছিল সৃষ্টি এই মোর অসম দেশ। বিভেদ পরিহরি নিজ হাতে শ্রম করি দেশক ন গড়িলে এই দেশ হব নিশেষ, আরো মন বড় ভাগি সিগি যাব, আজিৰ অসমীয়াই নিজক নবচালে অসমতে মগনীয়া হব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব। প্ৰতি অসমীয়াই কি কৰা উচিত উপদেশ দিবলৈ নাই লাচিত, ডাঙৰ নহয় দেশতকৈও মোৰ দুৰ্বল চিতিয়া মোমাই বোৰ, বোলা হেং দানধাৰী লাচিত নেথাকিলেও আগুৱাই যাবই লাগিব, অ নহলে অসমীয়াই অসমৰ মাটিতে নিজেই ভগনীয়া হব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব।
অসম মৰিলে আমিও মৰিম বুলি কবলৈ কোনো যে নাই বুলি আজি কোনে কয়,
কোনোবা কাপুৰুষক পুৰুষ কৰিবলে জ্যোতি প্ৰসাদ যে আছে অসম মৰিলে, আমিও মৰিম বুলি কবলৈ শহীদো আছে, আজি অম্বিকাগিৰিৰ চিঞৰক হেজাৰে হাতে কামে নৱৰূপ দিব, আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে অসমতে ভগনীয়া হব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব। আনৰে লগতে অসমীয়া অসমতে যদিহে নেবাচে বাৰু কতনো বাচিব, মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক জানো ঘীন কৰাটো বুজাব, প্ৰতি অসমীয়া আমি ভাল ভাৰতীয় আৰু দূৰণিৰ পৰা আহিলুই তৰ পাৰৰে মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় হল নতুন ৰূপৰ অসমীয়া, আমি সেইভাৱে থাকিলেই হব, নহলে আমাৰ ৰাজহাৰ নাই বুলি বিশ্বই বৰকে হাঁহিব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব। বিশ্ব প্ৰেম বিনন্দিয়া বুলি অনুভৱ কৰা প্ৰতিজন অসমীয়া তুমিওতো জানা এটি কথা, আপোন মাতৃৰ অশ্ৰু নমছিলে বিশ্ব প্রেম হব বৃথা, তুমি বিশ্বর শরীরত পঙ্গু অঙ্গ হলে বিশ্বই জানো ভাল পাব, পৃথিবীত জনমি সচেতন নহলে প্রাপ্য ঠিতাতে হেরাব। আমি অসমীয়া নহও দুখিয়া বুলি সান্তনা লভিলে নহব। আৰু নতুন অসমীয়াক এই বেলি সেৱা যাচিলৈ সোঁৱৰাব খুজিছো, অসমৰ ৰাইজে নিজকে পাহৰিলে ভোগালীটো দুৰ্ভোগ পাব, আৰু বাপতি শাহুন সেই ৰঙালী বিহুটিও কঙালীত পৰিণত হব। আজিৰ অসমীয়াই নিজক নবচালে অসম ৰসাতলে যাব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব।